ويقول الذين كفروا لولا أنزل عليه آية من ربه قل إن الله يضل من يشاء ويهدي إليه من أناب
আৰু যিসকলে কুফৰি কৰিছে সিহঁতে কয় এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰলৈ কোনো নিদৰ্শন অৱতীৰ্ণ কিয় নহয় কোৱা নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে বিভ্ৰান্ত কৰে আৰু তেওঁ সেইসকল লোককহে তেওঁৰ পথ দেখুৱায় যিসকলে তেওঁৰ অভিমুখী হয়